এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 30 জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত সদৰি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি উজনি অসমৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ চহৰখনত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে সদৰি কৰে।
আমাৰ কাৰণে বহুত আনন্দৰ কথা যে 30 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ডিব্ৰুগড়ত আহিব, অসম বিধানসভাৰ চৌহদ আধাৰশিলা কৰিব। লাহে লাহে ৰাজনীতিটো উজনিৰ ফালে আহি আছে। এটা সময়ত কোনেও কল্পনাই কৰা নাছিল যে ইয়াতে দ্বিতীয় ৰাজধানী হ'ব পাৰে, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব পাৰে, টানেল হ'ব পাৰে, এইবোৰতো চিন্তা নাছিল। লাহে লাহে কৰি গৈ আছো আৰু কৰি গৈ থাকিম।
77 সংখ্যক গণৰাজ্য দিৱস কালি দেশজুৰি উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথৰ পতা গণৰাজ্য দিৱস উদযাপনত ৰাষ্ট্ৰক নেতৃত্ব দিয়ে। এইবাৰৰ গণৰাজ্য দিৱসত স্বতন্ত্ৰতাৰ মন্ত্ৰ, বন্দে মাতৰম আৰু সমৃদ্ধিৰ মন্ত্ৰ, আত্মনিৰ্ভৰ ভাৰত এই বাণী মূল আধাৰ হিচাপে গ্ৰহণ কৰা হৈছে। নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ আকৰ্ষণীয় কুচকাৱাজত প্ৰতিবৰ্ষৰ দৰে এইবাৰো দেশৰ বৰ্ণাঢ্য সংস্কৃতি আৰু সামৰিক শক্তিৰ অনবদ্য প্ৰদৰ্শন দেখিবলৈ পোৱা যায়। এই কুচকাৱাজত ৰাজ্যৰ প্ৰতীকপট হিচাপে ধুবুৰীৰ আচাৰীকান্দিৰ বিখ্যাত পোৰামাটিৰ শিল্পই সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়। এইবাৰৰ কুচকাৱাজত ব্ৰহ্মছ ছুপাৰছনিক ক্ষেপণাস্ত্ৰ প্ৰণালী, T-90 ভীষ্ম টেংক, অৰ্জুন মূল যুদ্ধ টেংক, আপাচে 68 হেলিকপ্টাৰ প্ৰদৰ্শনৰ লগতে ৰবটিক ডগ, মানৱবিহীন সেনা বাহন নিগ্ৰহ আদি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ পৰাক্ৰম প্ৰদৰ্শন কৰা হয়। ইয়াৰ পাছত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত বিশেষ অনুষ্ঠানত উত্তৰ পূবৰ সুস্বাদু খাদ্য আৰু কলা সংস্কৃতিৰে অতিথিসকলক আদৰণি জনোৱা হয়। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উৰুৱায়। নিজৰ ভাষণত ৰাজ্যপালগৰাকীয়ে দেশৰ কষ্টোপাৰ্জিত স্বাধীনতা প্ৰমূল্য বৰ্তাই ৰাখিবলৈ ৰাজ্যবাসীলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ খনিকৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উৰুৱায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদৰ প্ৰতি খনিকৰ খেলপথাৰত শ্ৰদ্ধা তৰ্পণ কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে লাখ লাখ স্বাধীনতা সংগ্ৰামী ত্যাগ আৰু বীৰ শ্বহীদসকলৰ বলিদানক ত্ৰিৰংগ পতাকাৰ গৌৰৱে প্ৰতিনিধিত্ব কৰে বুলি মত প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলেও ৰাজ্যৰ বিভিন্ন জিলা তথা সমজিলাত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউ জিলাৰ মাহমৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰাৰম্ভিক পুঁজিৰ চেকসমূহ বিতৰণ কৰিব। মাহমৰা বিধানসভাৰ গৰেবাৰী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীত সমষ্টিটোৰ কেইবাহাজাৰ মহিলাক 10,000 টকাকৈ আগবঢ়োৱা হ'ব। ইয়াৰ লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি সমষ্টিটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ উদ্বোধন কৰাৰ উপৰি আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। ৰাজ্যত অনুষ্ঠিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সময়ত স্বাক্ষৰ কৰা বুজাবুজি চুক্তিমৰ্মে কালি তিনিচুকীয়াত ৰাজ্যৰ দ্বিতীয়খন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয় মংগলদৈত স্থাপন কৰা হৈছে। বিশ্বমানৰ কাৰিকৰী শিক্ষা প্ৰদান কৰিবলগীয়া বিশ্ববিদ্যালয়খন 200 কোটি টকা ব্যয় সাপেক্ষে 10 লাখ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হ'ব। নতুন দিল্লীৰ ৱৰ্ল্ড এডুকেশ্যন মিছনৰ সহযোগত বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নৱতম সংযোজন শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ আজি উদ্বোধন কৰা হ'ব। মুখ্য অতিথিৰূপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰাও উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ কথা। যোৰহাট বাইপাছত যোৱা নিশা এটা পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। ভোগদৈ দলঙৰ সমীপত এখন তীব্ৰবেগী বাহনে মহতিয়াই নিয়াত লোকজনে প্ৰাণ হেৰুৱায়। মৃত ব্যক্তিজন নাওবৈচা গাঁৱৰ ত্ৰৈলক্য শইকীয়া বুলি চিনাক্ত কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰিটি মানে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।